وَأَمَّا الَّذِينَ سُعِدُوا فَفِي الْجَنَّةِ خَالِدِينَ فِيهَا مَا دَامَتِ السَّمَاوَاتُ وَالْأَرْضُ إِلَّا مَا شَاءَ رَبُّكَ عَطَاءً غَيْرَ مَجْذُوذٍ
আনহাতে যিসকল সৌভাগ্যবান তেওঁলোকে থাকিব জান্নাতত, তাত তেওঁলোক চিৰস্থায়ী হ'ব যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব। অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে এইটো এটা নিৰবিচ্ছিন্ন পুৰস্কাৰ।